ভক্তিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
আজি এই পবিত্ৰ ক্ষণতে উজ্বলি উঠক খ্ৰীষ্টৰ জ্যোতি।
জীৱনৰ পিছল বাটত খোজ পেলাওঁতে মানুহ হিচাপে আমাৰ বিভিন্ন ভুল ক্ৰুটি হ'ব পাৰে। কেতিয়াবা এই ভুল ক্ৰুটিবোৰৰ পৰিণতি বৰ কষ্টকৰ হয়। তেনেকুৱা দুখ যন্ত্ৰণাবোৰত পৰাৰ আগতেই আহক জীৱনৰ সঠিক পথত নিৰ্ভুল খোজ দিবলৈ শুনো ঈশ্বৰৰ জীৱনময় বাক্য ভক্তিবচন।
এতিয়া আহক বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰো।
জেনি চাও নুবুজো তুমি কেনে মহিমাময়, এই সৃষ্টি চাই অবাক ভৈরব, জেনি চাও নুবুজো তুমি কেনে মহিমাময়। বাইকেরে পৃথিবী খজালা, নই পর্বত পিরি খেরে আকিলা, সুন্দর ভাবনা মনোরম রসনা, জঞ্জুরি জেনে কই বই গইছে নদীলাই, প্রশংসা নিগরে হে প্রভু তোমালয়, জঞ্জুরি জেনে কই বই গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। এই সৃষ্টি চাই অবাক হৈ ৰেনি চাওঁ নুবুজো তুমি কেনে মহিমাময়, সৃষ্টি চাই অবাক হৈ ৰেনি চাওঁ নুবুজো তুমি কেনে মহিমাময়, এই সৃষ্টি চাই অবাক হৈ ৰেনি চাওঁ নুবুজো তুমি কেনে মহিমাময়।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে এই বুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। যদি আজি প্ৰথমবাৰৰ বাবে শুনিছে, শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। যদি আপুনি আমাৰ নিয়মীয়া শ্ৰোতা কিন্তু কেতিয়াও আমালৈ চিঠি পত্ৰ লিখা নাই, তেনেহলে আজিয়ে লিখিবচোন। যদি আমালৈ মাজে সময়ে চিঠি পত্ৰ লিখি আছে, তেনেহলে আপোনাক ধন্যবাদ জনাইছো।
কিবা সুধিবলগীয়া বুজিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে।
আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। আমি প্ৰাৰ্থনা কৰো। হে আমাৰ স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ দিওঁ কাৰণ তুমি আমাক আকৌ এটা নতুন দিন দেখিবলৈ দিলা আৰু তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ আমাক আকৌ এটা সুযোগ দিলা। প্ৰভু, তোমাৰ বাক্যৰ নিগূঢ় তত্ত্ব বুজাই দিয়াৰ ক্ষমতা আমাৰ নাই, সেই সামৰ্থ্যও আমাৰ নাই, তুমিয়েই আমাক বুজাই দিয়া। আমাৰ প্ৰয়োজন অনুসাৰে তুমিয়েই আমাৰ প্ৰত্যেককে বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক তোমাৰ মাত শুনিবলৈ দিয়া, তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ কৰিন্থিয়াবিলাকৰ প্ৰতি প্ৰথম পত্ৰ বা প্ৰথম কৰিন্থিয়া নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? যোৱা অনুষ্ঠানত আমি এই প্ৰথম কৰিন্থিয়া পুস্তকৰ দুই নম্বৰ অধ্যায়ৰ শেষৰ পদটোলৈকে আমাৰ আলোচনা আগবঢ়াইছিলো। গতিকে আমি আজিৰ আলোচনাত প্ৰথম কৰিন্থিয়া তিনি নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিম। আপুনি বাৰু আপোনাৰ বাইবেলখন মেলি লৈছেনে? আমি এই তিনি নম্বৰ অধ্যায়ৰ যিটো মূল বিষয়, সেই মূল বিষয়টো এনেদৰে আমি শীৰ্ষক এটা দিব পাৰোঁ যে ঈশ্বৰ সম্বন্ধে সঠিক ধাৰণাই খ্ৰীষ্টীয় পৰিচৰ্যা সংশোধন কৰে। ঈশ্বৰ সম্বন্ধে সঠিক ধাৰণাই খ্ৰীষ্টীয় পৰিচৰ্যা সংশোধন কৰে। প্ৰিয় শ্ৰোতা, দুই নম্বৰ অধ্যায়ত দেখা পাই আহিছো যে পৌলে আমাৰ আগত দুই শ্ৰেণীৰ মানুহ দাঙি ধৰিছে। এক শ্ৰেণী হ'ল স্বাভাৱিক মানুহ আৰু আন শ্ৰেণী হ'ল আত্মিক মানুহ। আকৌ খ্ৰীষ্টীয় বিশ্বাসীসকলক পৌলে পুনৰ দুভাগত ভাগ কৰিছে। এভাগ হ'ল দৈহিক খ্ৰীষ্টিয়ান আৰু আনভাগ হ'ল আত্মিক খ্ৰীষ্টিয়ান। দৈহিক বা মাংসিক খ্ৰীষ্টিয়ান আৰু আনভাগ হ'ল আত্মিক খ্ৰীষ্টিয়ান। খ্ৰীষ্টীয় জীৱন আৰু পৰিচৰ্যাৰ যোগেদি কোনজন মাংসিক আৰু কোনজন আত্মিক, সেই কথাটো এই অধ্যায়তে আমি জানিব পাৰিম। এতিয়া আমি প্ৰথম পদেৰে আৰম্ভ কৰিছো, শুনক। হে ভাইসকল, আত্মিক লোকক কোৱাৰ দৰে মই তোমালোকক ক'ব নোৱাৰি, মাংসিক লোকক কোৱাৰ দৰে খ্ৰীষ্টৰ সম্বন্ধীয় শিশুবোৰক কোৱাৰ দৰেহে ক'ব পাৰিলো। প্ৰিয় শ্ৰোতা, এই পদটিৰ যোগেদি আমি দ্বিতীয় শ্ৰেণীৰ খ্ৰীষ্টীয় লোক পালো, আৰু এই শ্ৰেণীটো হ'ল অস্বাভাৱিক খ্ৰীষ্টীয় লোক, মাংসিক লোক। এই শ্ৰেণীটোক অস্বাভাৱিক বুলিও কোৱা হৈছে কাৰণ তেওঁলোক খ্ৰীষ্টিয়ান যদিও মাংসিক, খ্ৰীষ্টীয় বিশ্বাসত তেওঁলোক কেঁচুৱাৰ দৰে। এই শ্ৰেণীৰ মানুহৰ বিষয়ে পৌলে প্ৰথমতে বহলাই কৈ এটাইছে, তাৰ পাছতহে তেওঁ আত্মিকতাৰ বিষয়ে ক'বলৈ আৰম্ভ কৰিছে। আমি ভাবোঁ যে পৌলে মাংসিকতাৰ বিষয়ে কৈ কৈ ভাগৰি পৰিছিল, কাৰণ বাৰ নম্বৰ অধ্যায়ৰ প্ৰথম পদত তেওঁ স্বস্তিৰ নিশ্বাস লৈ কোৱা দেখা পাওঁ যে হে ভাইবিলাক, আত্মিক বৰৰ বিষয়ে তোমালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই। প্ৰিয় শ্ৰোতা, মাংসিক খ্ৰীষ্টিয়ান হ'ল সেইসকল যিসকলে আত্মিকতাত বৃদ্ধি পোৱা নাই। তাৰ প্ৰমাণ হ'ল আত্মিক জ্ঞানত তেওঁলোক দুৰ্বল। সেইবুলি তেওঁলোকৰ হৃদয়ত যে পবিত্ৰ আত্মাই নিবাস কৰা নাই এনে নহয়, কিন্তু খ্ৰীষ্টৰ জ্ঞান আৰু অনুগ্ৰহত তেওঁলোক বৃদ্ধি পাব পৰা নাই। ইয়াৰ কাৰণ হ'ল ঈশ্বৰৰ বাক্যৰ লগত তেওঁলোকৰ সম্বন্ধ। বৃদ্ধি পাবলৈ তেওঁলোকৰ সামৰ্থ্য আছে, কিন্তু ইচ্ছা নাই। সেইকাৰণে খ্ৰীষ্টীয় বিশ্বাসত তেওঁলোক কেঁচুৱাৰ দৰে। এটি কেঁচুৱা যথাসময়ত এজন শিক্ষিত মানুহত পৰিণত হোৱাৰ সামৰ্থ আছে, কিন্তু তেওঁ গাখীৰেহে আৰম্ভ কৰিব লাগিব। এটি কেঁচুৱাক লৈ পৌলে আমাক এটি আত্মিক শিক্ষা দিব বিচাৰিছে। এই বিষয়ে দুই নম্বৰ পদ পঢ়িছো, মই তোমালোকক টান আহাৰ নোখোৱাই গাখীৰ খুৱাইছিলো, কিয়নো তেতিয়া নোৱাৰিছিলা, এনেকৈ এতিয়াও নোৱাৰা। প্ৰিয় শ্ৰোতা, ইয়াত পৌলে কৈছে যে বিশ্বাসত কেঁচুৱাৰ দৰে যি আমি, আমাক তেওঁ আত্মিক কথা ক'ব নোৱাৰে। প্ৰথমে তেওঁ আমাক মাংসিক স্বভাৱৰ বিষয়ে ক'ব লাগিব। অৱশ্যে আজিও মণ্ডলীৰ বহুত মানুহে মাংসিক অৱস্থাতেই আছে। এতিয়া কথা হ'ল, মাংসিক খ্ৰীষ্টিয়ান এজনক আমি কেনেকৈ চিনি পাম? তেওঁৰ কৰ্মৰ দ্বাৰাই আমি তেওঁক চিনি পাব পাৰোঁ। অৰ্থাৎ যিসকলে মাংসিক পদ্ধতিৰে আত্মিক সিদ্ধিলাভ কৰিবলৈ চেষ্টা কৰে, তেওঁলোকেই হ'ল মাংসিক খ্ৰীষ্টিয়ান। ফিলিপিয়া 3 অধ্যায়ৰ 19 পদত পেটেই তেওঁলোকৰ ঈশ্বৰ বুলি পৌলে কৈছে। পেট সকলোৰে বাবে স্বাভাৱিক বুলি আমি জানো, কিন্তু ইয়াত যি স্বাভাৱিকতাৰ বিষয়ে কোৱা হৈছে সেইটো আৰু কিছু বেলেগ। তেওঁলোকৰ উদ্দেশ্য হ'ল হাতলৈ যি আহে তাকে কৰা আৰু মুখলৈ যি আহে তাকে খোৱা। এইখিনিতে আপুনি হয়তো ক'ব পাৰে যে মই মাংসিক খ্ৰীষ্টিয়ান নহওঁ, কিন্তু মই বাস বিচাৰ কৰি খোৱা বোৱা কৰোঁ আৰু খ্ৰীষ্টৰ অৰ্থে মই নিজকে পৃথক কৰিছো। যদি আপুনি তেনেকুৱাই হয় তেন্তে আপোনাৰ মাংসিকতাৰ বিষয়ে পৌলে কি কৈছে সেই বিষয়ে 3 পদ পঢ়িছো, শুনিবচোন। কাৰণ তোমালোক এতিয়াও মাংসিক হৈ আছা, কিয়নো তোমালোকৰ মাজত ঈৰ্ষা আৰু বাদ বিবাদ থকাত তোমালোক মাংসিক নোহোৱানে? প্ৰিয় শ্ৰোতা, ইয়াত কোৱা হৈছে যে মাংসিক অকল সেইসকলেই নহয় যিসকলে মাংসিক অভিলাষৰ বাবে বাচ বিচাৰ নোহোৱাকৈ খোৱা বোৱা আৰু আমোদ প্ৰমোদ কৰে, কিন্তু সেই সকলো মাংসিক যিসকলে ভেদাভেদ ঈৰ্ষা আৰু বিবাদ কৰে। আজি বহুতো মৌলবাদী মণ্ডলীত আমি দেখা পাওঁ যে তাত ঈৰ্ষা বিবাদ হিংসা ইত্যাদি চলি থাকে। এইবোৰ আমি যেতিয়া দেখা পাওঁ তেতিয়া আমি জানিব লাগে যে মাংসিক স্বভাৱে তাত কাম কৰি আছে। কেতিয়াবা বৰ স্পষ্টবাদী দেখুৱাবলৈ যোৱাৰ ফলতো ভেদাভেদৰ সৃষ্টি হয়। অৰ্থাৎ মানুহে কোৱা শুনো যে কোনোবাই বেয়া পালেও পাব, কিন্তু মই হলে সঁচা কথা কৈছো। কিন্তু সঁচা কথাই যদি বিভেদ আনে তেন্তে সি মাংসিক নহলনে? প্ৰিয় শ্ৰোতা, আপুনি হয়তো জাগতিক কামবোৰ নকৰিব পাৰে, কিন্তু তথাপিতো আপুনি মাংসিক হ'ব পাৰে। এই বিষয়ে 4-6 পদলৈ পঢ়িছো, শুনিবচোন। কিয়নো কোনোৱে মই পৌলৰ, আন কোনোৱে মই আপোলোৰ বুলি কোৱাত তোমালোক মানুহ নোহোৱানে? তেন্তে আপোলো কি, পৌল বা কি, পৰিচাৰকহে? প্ৰভুৱে প্ৰতিজনক যি পৰিমাণেৰে বিশ্বাস দিলে সেই পৰিমাণেৰে তেওঁলোকৰ দ্বাৰাই দ্বাৰাই বিশ্বাস কৰিলা। মই ৰুলো, আপোলোৱে পানী দিলে, কিন্তু ঈশ্বৰেহে বঢ়ালে। প্ৰিয় শ্ৰোতা, পৌল আছিল প্ৰচাৰক আৰু তেওঁ নতুন নতুন অঞ্চলত প্ৰচাৰ কৰিছিল। তেওঁৰ পাছে পাছে আপোলো গৈছিল আৰু উদগনি শিক্ষা আদিৰে বিশ্বাসকাৰীসকলক সাধু পুৰুষ কৰিছিল, কিন্তু তেওঁলোক দুয়োজন ঈশ্বৰৰ পৰিচাৰকহে আছিল, কিন্তু মূল হ'ল ঈশ্বৰহে। 7 পদ পঢ়িছো, এতেকে ৰোওঁতাজন একো নহয় আৰু পানী দিওঁতাজনো একো নহয়, কিন্তু বৃদ্ধিকৰ্তা ঈশ্বৰহে সাৰ। এৰা প্ৰিয় শ্ৰোতা, ইয়াত কোৱা হৈছে যে শিক্ষক কোন সেইটো মূল কথা নহয়, কিন্তু ঈশ্বৰে তেওঁক কেনেদৰে ব্যৱহাৰ কৰিছে সেইটোহে আচল কথা। গতিকে ঈশ্বৰৰ দ্বাৰাই যদি কোনো এজনক ব্যৱহাৰ কৰা হৈছে তেন্তে গৌৰৱো ঈশ্বৰৰেই, মানুহৰ গৌৰৱ নাই। এতিয়া 8 পদটো পঢ়িছো, ৰোওঁতা আৰু পানী দিওঁতা এই দুয়ো এক, আৰু প্ৰতিজনে নিজৰ কৰ্মৰ দৰে নিজৰ বেচ পাব। প্ৰিয় শ্ৰোতা, এইখিনিতে আমি এটা কথা জানিব লাগিব যে ঈশ্বৰে তেওঁৰ কামৰ কাৰণে বহুতো বনুৱাক ব্যৱহাৰ কৰি আছে আৰু প্ৰতিজনে বেলেগ বেলেগ ধৰণে কাম কৰিব পাৰে, কিন্তু সেইবুলি তেওঁলোকক দোষাৰোপ কৰাৰ অধিকাৰ আমাৰ নাই। ব্যক্তিবিশেষে কাম কৰাৰ পদ্ধতি ভিন ভিন হলেও আমি জানিব লাগিব যে ঈশ্বৰে তেওঁক ব্যৱহাৰ কৰি আছে। আমি সকলোবিলাক পৰিচাৰক ঈশ্বৰৰ বনুৱাৰ নিচিনা। এইবাৰ 9-10 পদ পঢ়িছো, কিয়নো আমি ঈশ্বৰৰ সহকৰ্মী, তোমালোক ঈশ্বৰৰ ক্ষেত্ৰ, ঈশ্বৰে সজা ঘৰস্বৰূপ। ঈশ্বৰৰ যি অনুগ্ৰহ মোক দিয়া হল সেই অনুসাৰে নিপুণ ঘৰ সাজোতাৰ দৰে মই ভিত্তিমূল স্থাপন কৰিছো, তাৰ ওপৰত আনে সাজে, কিন্তু কেনেকৈ সাজে তালৈ প্ৰতিজন সাৱধান হওক। প্ৰিয় শ্ৰোতা, ইয়াত যি ভিত্তিমূলৰ কথা কোৱা হৈছে সেইটো অৱশ্যে আজিৰ পৰা প্ৰায় 2000 আগতে স্থাপন কৰা হৈ গল। সেই ভিত্তিমূল হৈছে স্বয়ং প্ৰভু যীশুখ্ৰীষ্ট। তেওঁৰ ভেটিৰ ওপৰত আমি ঘৰ স্থাপন কৰিব পাৰোঁ। তাকে কৰিবলৈ হলে আমি ঈশ্বৰৰ বাক্যৰ দ্বাৰাই মানুহক খ্ৰীষ্টৰ অৰ্থে জয় কৰিব লাগিব। এতিয়া 11 পদটো পঢ়ি দিছো, কিয়নো যি স্থাপন কৰা হল তাৰ বাহিৰে আন ভিত্তিমূল কোনেও স্থাপন কৰিব নোৱাৰে, সেই ভিত্তিমূল যীশুখ্ৰীষ্ট। প্ৰিয় শ্ৰোতা, যীশুখ্ৰীষ্টই যদি আমাৰ ভিত্তিমূল হয় তেন্তে তেওঁৰ ওপৰত আমিও স্থাপিত হৈছো নে নাই সেইটোহে আচল কথা। যদি হৈছো তেন্তে আমাৰ কোনো ভাল কামৰ দ্বাৰা হোৱা নাই, কিন্তু স্থাপিত হোৱাৰ পাছত যদি আমি সকলোকে পাইছো তেন্তে তাৰ ওপৰত আনকো স্থাপন কৰাই হল আমাৰ ভাল কাম। এইবাৰ 12 আৰু 13 নম্বৰ পদ দুটা পঢ়ি দিছো। এই ভিত্তিমূলৰ ওপৰত সোণ, ৰূপ, ৰত্ন নাইবা কাঠ, খেৰ, নৰাৰে যদি কোনোৱে সাজে, তেন্তে প্ৰতিজনৰ কৰ্ম প্ৰকাশিত হ'ব, কিয়নো সেইদিনে তাক দেখুৱাব, কাৰণ সেইদিন অগ্নিত প্ৰকাশিত হ'ব, তাতে প্ৰতিজনৰ কৰ্ম কেনেকুৱা অগ্নিয়ে নিজেই তাক পৰীক্ষা কৰিব। প্ৰিয় শ্ৰোতা, ইয়াত পৌলে কৈছে যে যি ভিত্তিমূল ইতিমধ্যে স্থাপন কৰা হ'ল তাৰ ওপৰত আমি ছয়বিধ সামগ্ৰীৰে ঘৰ স্থাপন কৰিব পাৰোঁ। সেইবিলাক হ'ল সোণ, ৰূপ, মুকুতা, কাঠ, খেৰ আৰু নৰা। এই ছয়বিধৰ ভিতৰত প্ৰথম তিনিবিধক জুয়ে নুপুৰে, বৰং সেইবোৰক সংশোধনহে কৰে। কিন্তু কাঠ, খেৰ আৰু নৰা এই তিনিবিধক হলে পুৰে। এই কথাটো আমি জানো। এতিয়া কিহৰ দ্বাৰা তেওঁৰ ভিত্তিমূলৰ ওপৰত আমি ঘৰ স্থাপন কৰোঁ সেইটো আমাৰ নিজৰ কথা। কিন্তু ইয়াৰ দ্বাৰা এটা কথা কোৱা হৈছে যে আমি যিসকল বিশ্বাসকাৰী আছো সেইসকলে পৰিত্ৰাণ পোৱাৰ উপৰিও পুৰস্কাৰ পাবলৈ কাম কৰিব পাৰোঁ। এই বিষয়ে 14 নম্বৰ পদটো পঢ়িছো, শুনিবচোন। তাৰ ওপৰত সজা কোনোজনৰ কৰ্ম যদি ৰয় তেন্তে তেওঁ পুৰস্কাৰ পাব। প্ৰিয় শ্ৰোতা, ইয়াত কোৱা হৈছে যে যীশুৰ ভিত্তিমূলৰ ওপৰত আমি যদি সোণ, ৰূপ নাইবা মুকুতা আদিৰে সাজু তেনে তাৰ বাবে আমি পুৰস্কাৰ পাম। আমাৰ বিশ্বাস, আমাৰ মাজতো আজি বহুতো ঈশ্বৰ ভক্ত সাধুপুৰুষ আছে। ঈশ্বৰে তেওঁলোকক আচৰিত ধৰণে ব্যৱহাৰ কৰি আছে আৰু তেওঁলোকে সোণেৰে সেই ভিত্তিমূলত স্থাপন কৰি আছে, ঘৰ বনাই আছে। অৱশ্যে এটুকুৰা সোণ এটা খেৰৰ মেজিৰ তুলনাত তেনেই নগণ্য হ'ব পাৰে, কিন্তু তথাপিতো সি অতি মূল্যৱান আৰু জুয়েও তাক পুৰিব নোৱাৰে। কিন্তু খেৰৰ মেজি যিমানেই ডাঙৰ নহওক কিয়, জুয়ে নিমিষতে তাক পুৰি ছাই কৰিব পাৰে। এই একে কথা কাঠ বা নৰাৰ ক্ষেত্ৰতো প্ৰযোজ্য। এইবাৰ 15 নম্বৰ পদটো পঢ়িছো, আৰু কোনোজনৰ সজা কৰ্ম যদি পুৰে তেন্তে তেওঁৰ হানি হ'ব, তথাপি তেওঁ নিজে অগ্নিৰ পৰা ৰক্ষা পোৱাৰ দৰে পৰিত্ৰাণ পাব। প্ৰিয় শ্ৰোতা, ইয়াত অতি স্পষ্টকৈ কোৱা হৈছে যে আমি সজা বস্তুবিলাক যদি অগ্নি পৰীক্ষাত পুৰা নাযায় তেন্তে আমি পুৰস্কাৰ পাম, কিন্তু বস্তুবোৰ যদি পুৰা যায় তেন্তে আমি পুৰস্কাৰ নাপাম, আমাৰ ডাঙৰ লোকচান হ'ব। কিন্তু তথাপিতো আমাৰ পৰিত্ৰাণ হেৰাই নাযায়, আমি পৰিত্ৰাণ পাম, কাৰণ আমি নিজেই খ্ৰীষ্টৰ ভিত্তিমূলৰ ওপৰত স্থাপিত হৈছো। প্ৰিয় শ্ৰোতা, আজি আপুনি খ্ৰীষ্টৰ ভিত্তিমূলৰ ওপৰত কিহেৰে ঘৰ সাজি আছে? আজি যদি আপুনি সোণেৰে সাজি আছে তেন্তে ই দেখাত খেৰৰ মেজিৰ দৰে ডাঙৰ আৰু চকুত লগা হয়তো নহ'ব পাৰে, কিন্তু ই কেতিয়াও জুইত পুৰি ছাই হৈ নাযাব। কিন্তু স্বৰ্গত এনেকুৱা কিছুমান মানুহ থাকিব যিসকলৰ সকলো কৰ্ম পুৰি ছাই হৈ যাব, এটিও পুৰস্কাৰ তেওঁলোকে নাপাব, কিন্তু খ্ৰীষ্টত বিশ্বাস কৰাৰ কাৰণে পৰিত্ৰাণ মাথোন পাব। এতিয়া আপোনাৰ বিষয়ে আপুনি এবাৰ নিজে চিন্তা কৰি চাব পাৰে। আপুনি যদি এজন মাংসিক খ্ৰীষ্টিয়ান তেন্তে আপুনি কোনো পুৰস্কাৰ আশা কৰিব নোৱাৰে, কাৰণ ঈশ্বৰৰ বাক্যৰ যোগেদি আপুনি ঈশ্বৰৰ লগত মধুৰ সম্বন্ধ ৰখা নাই। মাংসিক খ্ৰীষ্টিয়ান হ'ল সেইসকল যিসকলে ঈশ্বৰৰ বাক্য নাজানে কাৰণ জানিবলৈ আগ্ৰহ নাই। এতিয়া আপুনি মন কৰক যে মানুহসকলক পৌলে তিনিটা ভাগত ভাগ কৰিছে। তাৰ ভিতৰত যিসকলে ঈশ্বৰৰ বাক্য অধ্যয়নক মূৰ্খামি বুলি কয় তেওঁলোক হ'ল স্বাভাৱিক মানুহ। যিসকলে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি সহজ জ্ঞান আহৰণ কৰে তেওঁলোক হ'ল আত্মিক মানুহ, কাৰণ ঈশ্বৰৰ বাক্যই তেওঁলোকক আত্মিক দৃষ্টিদান কৰে। যিসকলে আকৌ ঈশ্বৰৰ বাক্য অধ্যয়নৰ পৰিৱৰ্তে গীত গান, খোৱা বোৱা ইত্যাদিৰে নিজকে খ্ৰীষ্টিয়ান বুলি পৰিচয় দিয়ে তেওঁলোক হ'ল মাংসিক খ্ৰীষ্টিয়ান। এইধৰণে আমিও মানুহবিলাকক ভাগ কৰিব পাৰোঁ। এইবাৰ 16 আৰু 17 নম্বৰ পদ পঢ়িছো, তোমালোক যে ঈশ্বৰৰ আৰু ঈশ্বৰৰ আত্মা যে তোমালোকত নিবাস কৰে, ইয়াক তোমালোকে নাজানানে? কোনোৱে যদি ঈশ্বৰৰ মন্দিৰ নষ্ট কৰে তেন্তে ঈশ্বৰে তেওঁকো নষ্ট কৰিব, কিয়নো ঈশ্বৰৰ মন্দিৰ পবিত্ৰ, তোমালোকো তেনে। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ সন্তান হ'ল পবিত্ৰ আত্মাৰ মন্দিৰ। আমাৰ শৰীৰ আৰু আমাৰ নহয় কিন্তু ঈশ্বৰৰ, খ্ৰীষ্টৰ যোগেদি আমি সকলোকে পাইছো। 14 নম্বৰ পদ, কোনেও নিজকে নিজে নুভুলাওক। তোমালোকৰ মাজৰ কোনোৱে যদি এই যুগৰ কথাত নিজকে জ্ঞানী বুলি ভাবে তেন্তে তেওঁ জ্ঞানী হবলৈ মূৰ্খ হওক। প্ৰিয় শ্ৰোতা, আমাৰ বহুতে আজি এই পদটিৰ গুৰুত্ব উপলব্ধি নকৰা যেন লাগে। আনকি বহুতো বাইবেল শিক্ষাৰ অনুষ্ঠানে শিক্ষা দিবলৈ নতুন শিক্ষক উৎপন্ন কৰিবলৈ চেষ্টা কৰা দেখা যায়। আনকি আমাৰ মাজতো বহুতো প্ৰচাৰকে নম্ৰ হৈ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ পৰিৱৰ্তে নানা ধৰণৰ কৌশল অৱলম্বন কৰা দেখা যায়। কিন্তু এই সকলোতকৈ বেছি দৰকাৰী কথাটো হৈছে ঈশ্বৰৰ বাক্য অধ্যয়ন, কাৰণ ঈশ্বৰৰ বাক্য জীয়া, দুধৰীয়া তৰোৱালতকৈ চোকা আৰু হাড় আৰু মজ্জালৈকে বিন্ধুতা। আমাৰ কৌশলে কাৰোবাৰ হৃদয় ভেদ কৰিব নোৱাৰিব পাৰে, কিন্তু ঈশ্বৰৰ বাক্যই হলে পাৰে, কাৰণ সেই শক্তি ঈশ্বৰৰ আছে। গতিকে আজি যিসকলে কৌশলেৰে পাৰ্গত হ'ব বিচাৰে তেওঁলোকক আমি ক'ব বিচাৰো যে তেওঁলোকে ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি সহজ জ্ঞান আহৰণ কৰক। সেই সহজ জ্ঞানে তেওঁক পাকৈত আৰু নিপুণ কৰিব। এইবাৰ 19 নম্বৰ পদৰ পৰা 23 নম্বৰ পদলৈকে পঢ়িছো, শুনিবচোন। কাৰণ এই জগতৰ জ্ঞান ঈশ্বৰে দেখাত মূৰ্খতা, কিয়নো লিখা আছে, তেওঁ জ্ঞানীসকলক তেওঁবিলাকৰ ধূৰ্ততাত ধৰে। পুনৰাই, জ্ঞানীসকলৰ তৰ্ক বিতৰ্ক অনৰ্থক বুলি প্ৰভুৱে জানে। এতেকে কোনেও মানুহবিলাকত শ্লাঘা নকৰক, কিয়নো সকলোৱেই তোমালোকৰ পৌল বা আপল্লো বা কৈফা বা জগত, জীৱন বা মৰণ, বৰ্তমান বা ভৱিষ্যত বিষয় এই সকলো তোমালোকৰ। তোমালোকো খ্ৰীষ্টৰ আৰু খ্ৰীষ্টও ঈশ্বৰৰ। এয়া কি সুন্দৰ কথা কোৱা হৈছে যে আমি এটা সৰু দল বা সম্প্ৰদায়ৰ মাজত আবদ্ধ থাকিব নালাগে। গতিকে আমি এটা ঠেক গণ্ডীৰ মাজত নিজকে আবদ্ধ নাৰাখি যিকোনো শিক্ষক বা প্ৰচাৰকৰ কথা শুনিব পাৰোঁ, কাৰণ আমাক জানিবলৈ দিয়া হৈছে যে যিমানবিলাক ঈশ্বৰৰ প্ৰকৃত লোক আছে সেই সকলো আমাৰেই। আমাৰ মাজত আজি খ্ৰীষ্টীয় সাম্প্ৰদায়িক ভাৱ এটাই গা কৰি উঠিছে, কিন্তু কোনো এজন লোক আন সম্প্ৰদায়ৰ হলেও তেওঁ যদি ঈশ্বৰৰ লোক হয় বুলি আমি জানো, তেন্তে তেওঁ মোৰো হয় আৰু ময়ো তেওঁৰ। আমি আটাইয়েই খ্ৰীষ্টৰ আৰু খ্ৰীষ্ট ঈশ্বৰৰ। কি সুন্দৰ কথা যে আমি আটাইয়েই খ্ৰীষ্টৰ ভিত্তিমূলত স্থাপিত হৈছো। প্ৰিয় শ্ৰোতা, আজি আমি প্ৰথম কৰিন্থীয়া পত্ৰৰ 3 নম্বৰ অধ্যায়ৰ আলোচনা কৰি শেষ কৰিছো। আশা কৰো আপোনালোকে গোটেই আলোচনাতে শুনিলে। এইখিনিতে এটা কথা কওঁ যে আপুনি যদি ইতিমধ্যে এজন খ্ৰীষ্টীয় লোক হয়, তেন্তে আপুনি জানিব পাৰিছে যে মাংসিক খ্ৰীষ্টিয়ানৰ পৰা আত্মিক খ্ৰীষ্টিয়ান কেনেকৈ হ'ব পৰা যায়। সেই কথা আপুনি নিশ্চয় বুজি পাইছে। আপুনি যদি এজন যীশুখ্ৰীষ্টক বিশ্বাস কৰা লোক নহয়, তেন্তে আপুনি স্বাভাৱিক মানুহ হৈ আছে। আৰু এই স্বাভাৱিক অৱস্থাৰ পৰা আত্মিক অৱস্থালৈ কেনেকৈ ৰূপান্তৰিত হ'ব পৰা যায় সেই কথাও আপুনি জানিব পাৰিছে। এই সকলো কথা ঈশ্বৰে আজি আপোনাক জানিবলৈ দিছে। যদি এতিয়াও আপুনি পৰিত্ৰাণ লাভ কৰা নাই, তেন্তে প্ৰভু যীশুখ্ৰীষ্টই স্থাপন কৰা ভিত্তিমূলত নিজকে স্থাপিত কৰি পৰিত্ৰাণ লাভ কৰক আৰু স্বৰ্গত অক্ষয় পুৰস্কাৰ পাবলৈ সোণৰূপেৰে যীশুৰ ভিত্তিমূল বৃদ্ধি কৰক। প্ৰিয় শ্ৰোতা, আজিলৈ আমাৰ সময় হ'লহি। আমাৰ পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজি বিদায় মাগিছো। ঈশ্বৰ আপোনালোকৰ সহায় হওক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
মনেৰে তুমি ভাবিছানে, কোনো নাই কুতুমৰ, কতো নাই জগতৰ, যীশুৰ বাদে কোনো নাই। মনেৰে তুমি ভাবিছানে, কোনো নাই কুতুমৰ, কতো নাই জগতৰ, যীশুৰ বাদে কোনো নাই। তেজৰ তানে নাৰাখে কাকো, প্ৰেমৰ ভাষা নুবুজে কোনো, নুশুনে কোনো ইয়াৰ কান্দো, নুবুজে সকলো কোনো এমোল ক
তহত তোমার যিশুর বাদে কোনো নাই, লাগে যদি অহারে ভরা পরিপূর্ণ জীবন কথা, যিশুর তেজে দিয়ে পূর্ণতা, যিশুর কথায় সকলো মুছে, যিশুর বাদে কোনো নাই তোমার কাহ মনেরে মনেরে তুমি ভাবিছানে, কোনো নাই কুতুমৰ কতো নাই জগতৰ যিশুৰ বাদে কোনো নাই, কোনো নাই কুতুমৰ কতো নাই জগতৰ যিশুৰ বাদে কোনো নাই, যিশুৰ বাদে কোনো নাই,
শ্ৰোতাসকললৈ এটি সুখবৰ। অহা ছেপ্টেম্বৰ মাহৰ পৰা প্ৰতি মঙলবাৰ আৰু বৃহস্পতিবাৰে আমি প্ৰচাৰ কৰিবলৈ লৈছো শ্ৰোতাসকলৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ভক্তিসুৰ। গতিকে ভক্তিবচন অনুষ্ঠানত প্ৰচাৰিত হোৱা গীতসমূহৰ ভিতৰত আপোনাৰ প্ৰিয় গীতটোৰ বিষয়ে লিখি আমালৈ পঠিয়াওকচোন। এতিয়া আপোনালৈ আগবঢ়াইছো প্ৰভু যীশুৰ বন্দনাৰ আৰু এটি সুমধুৰ
জীৱন যদি বিফল।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100001।
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100001। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
দুখৰ ছায়া তেওঁ যে